গীতমালা ৬৬ অধ্যায়। ডায়ুদৰ প্ৰাৰ্থনা। হে যীহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া, কিয়নো মই দুখী আৰু দৰিদ্ৰ। মোৰ প্ৰাণ ৰক্ষা কৰা, কিয়নো মই তোমাৰ ভক্ত। তুমিয়েই মোৰ ঈশ্বৰ, তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা। হে প্ৰভু, মোক কৃপা কৰা, কিয়নো ৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছো। তোমাৰ দাসৰ মনত আনন্দ দান কৰা, কিয়নো হে প্ৰভু, মই মোৰ প্ৰাণ তোমালৈ তুলি ধৰিছো। হে প্ৰভু, তুমি মংগলময় আৰু ক্ষমা দানকাৰী। তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্ৰতি তুমি দয়াৰে পৰিপূৰ্ণ। হে যীহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ কন্দন তুমি শুনা। সংকটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম, কিয়নো তুমি মোক উত্তৰ দিবা। হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই, তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়। হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব, তেওঁলোকে তোমাৰ মহিমা কীৰ্তন কৰিব, কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোতা, কেৱল তুমিয়েই ঈশ্বৰ। হে যীহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ। তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া। হে মোৰ ঈশ্বৰ যীহোৱা, মই সমস্ত হৃদয়ে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম, কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্ৰেম অসীম। চিউলৰ অতি গভীৰ অদ্ভু লোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। হে ঈশ্বৰ, অহংকাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে, অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ ল'ব বিচাৰিছে। তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে, কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূৰ্ণ অনুগ্ৰহকাৰী ঈশ্বৰ। তুমি ক্ৰোধত ধীৰ, গভীৰ প্ৰেম আৰু বিশ্বস্ততাত মহান। তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা, তোমাৰ দাসক তোমাৰ শক্তি দান কৰা, তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা। মোক তোমাৰ কৰুণাৰ এটি চিন দেখুওৱা, যাতে মোক যিসকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়। কাৰণ হে যীহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু সান্ত্বনা দিলা।